فلما أنجاهم إذا هم يبغون في الأرض بغير الحق يا أيها الناس إنما بغيكم على أنفسكم متاع الحياة الدنيا ثم إلينا مرجعكم فننبئكم بما كنتم تعملون.
তাৰপিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে. হে মানৱ, জানি চোৱা, তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই ক্ষতিকৰ হয়। পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, ইয়াৰ পিছত আমাৰ ওচৰলৈকে তোমালোকৰ প্ৰত্যাৱৰ্তন হ'ব। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।